মৰমৰ সাগৰ, মৰম ল'বা, কেনে আছা? ভালে আছাতো? আজি বহুত দিনৰ মূৰত আকৌ কলমটো তুলি লৈছোঁ। বাহিৰত শাওনৰ প্ৰথম জাক বৰষুণ, বৰষুণৰ লগত ঠাণ্ডা বতাহ জাক, তথাপি ভাল লাগিছে। বাহিৰৰ আকাশখন, বাহিৰৰ পৰিৱেশটো, নাভাবিবা ইমান দিনে পাহৰি গৈছোঁ বুলি। তোমাক মনত পেলাবলৈ কোনো অজুহাত নালাগে, আৰু পাহৰি যাবলৈ মই বিচৰা নাই। মাথো শিকি আছোঁ তোমাৰ অবিহনে জীয়াই থাকিবলৈ। জুন মাহৰ 21 তাৰিখ, দিনটো তোমাৰ নিশ্চয় মনত আছে। আজিতো 2 বছৰেই হ'ল আমাৰ ভালপোৱাৰ শিকলিক গঢ় দিয়া। তুমি কাষত নাথাকিলেও আজি খুবেই মনত পৰিছে। হেই, মনত আছেনে সেই আবেলিটো? তুমি, মই আৰু এজাক দবা পিতা বৰষুণ। তোমাৰ লগত চিনাকি হোৱা বেছিদিন হোৱাই নাছিল, তথাপি তোমাক মোৰ নিজৰ কৰি ল'ব পৰাকৈ শক্তিশালী আছিল বৰষুণজাক। অসময়ত আহিছিল বৰষুণজাক, বহুত কিবাকিবি দি গৈছিল আৰু বহুত নিজৰ লগত লৈ গৈছিল। ডাঙৰ সোণাৰু জোপাৰ তলত ৰৈ আছিলোঁ দুয়ো, মনত আছেনে? লাহে লাহে বৰষুণজাক ডাঙৰ হৈছিল, বহুত ভয় লাগিছিল জানা। এফালে হোষ্টেল, দেৰি হোৱাৰ ভয়, আনফালে ধুমুহা, গাজনি, বৰষুণ, আৰু এফালে তুমি। হয়তো তুমিও বুজি উঠিছিলা মোৰ অৱস্থাটো। এবাৰ এনে লাগিছিল যেন এতিয়াই গৈ তোমাৰ হাতত খামুচি ধৰিম। মোৰ পৰা মাত্ৰ দুখোজ দূৰত্বত ৰৈ থকা তোমাক যে চাবলৈও সাহস হোৱা নাছিল। হয়তো ভালপোৱাৰ প্ৰথম জাক বৰষুণ। ধেত, এই কবিতা কবিতা লগা কথাবোৰ কিয় জানো ভাবি ইমান ভাল লাগে। বেছিকৈ ভাল লাগে যেতিয়া এই বৰষুণজাক আহে বহুত জোৰকৈ, কোনো কাৰোৰে মাত নুশুনাকৈ। লাহে লাহে আন্ধাৰ হৈ আহিছিল আৰু ক্ৰমাৎ তীব্ৰতৰ হৈ আহিছিল মোৰ বুকুৰ সেউজীয়াখিনি, আৰু বাঢ়ি আহিছিল বতাহজাকে কোবাই যোৱা সুবাসখিনি, য'ত আছিলোঁ তুমি আৰু মই। মই দেখা নাছিলোঁ তোমাক, তুমিও দেখা নাছিলা মোক। সংগোপনে বাঢ়ি আহিছিল প্ৰেমৰ এখন নৈ।
হে প্ৰিয়া, বোলা তোমাক আগবঢ়াই দিওঁ, বৰষুণ যাক এৰিলে, বোলা।
এতিয়াও সজীৱ তুমি, সিমানেই সজীৱ যিমান বৰষুণৰ টোপালবোৰ আছিল, সিমানেই সজীৱ যিমান প্ৰতিটো ৰাতিপুৱাৰ কাচিয়লি ৰ'দ। তুমি এখন সাগৰ, নদী নহয়। গভীৰতকৈও গভীৰ তোমাৰ হৃদয়, ঠিক সাগৰৰ নীলাৰ দৰে। বাৰে বাৰে চেষ্টা কৰিছিলোঁ জুখিব তোমাৰ নীলাৰ ঘনত্ব। আকাশতকৈ কম নে বেছি, নে মই তোমাৰ প্ৰেয়সী হ'ব পৰাকৈ যিমান লাগে সিমান? অসময়ত আহিছিল বৰষুণজাক আৰু আন্ধাৰ হোৱাৰ লগে লগে গুচি গৈছিল, ঠিক তোমাৰ দৰে। চেহ বাদ দিয়া, আজি আমাৰ, মোৰ ভালপোৱাৰ দ্বিতীয় বৰ্ষপূৰ্তি। এই বৰ্ষপূৰ্তিৰ অন্তত তোমাক কি উপহাৰ দিম? দিছোঁ একাজৰি মৰম আৰু তুমি সুখী হোৱাৰ অযুত শুভকামনা। আজিলৈ সামৰিছোঁ তোমাৰ সাগৰ প্ৰিয়া।